আপুনি যীশুৰ এজন বিশ্বাসকাৰীনে? আপুনি কি কৰাটোক তেওঁ ইচ্ছা কৰে তাক আপুনি জানিব খোজেনে? আমি কি কৰা উচিত তাক বাইবেলে আমাক শিকাইছে। তেওঁ ইচ্ছা কৰে যেন আমি সদায় প্ৰাৰ্থনা কৰোঁ, পুৱা সাৰ পাই উঠোঁতে, ৰাতি শুওঁতে প্ৰাৰ্থনা কৰোঁ, কাম কৰি থাকোঁতেও, এঠাইৰ পৰা আন ঠাইলৈ যাওঁতেও আমি প্ৰাৰ্থনা কৰাটো ঈশ্বৰে ইচ্ছা কৰে। যীশুৰ নামত সদায় ঈশ্বৰৰ গুৰিত প্ৰাৰ্থনা কৰক। সৰ্বান্তকৰণে আপুনি ঈশ্বৰক প্ৰেম কৰক আৰু ওচৰ চুবুৰীয়াকো নিজৰ নিচিনাকৈ প্ৰেম কৰক। ল'ৰা ছোৱালীবিলাককো ঈশ্বৰৰ বিষয়ে শিক্ষা দিয়ক আৰু তেওঁলোকক ঈশ্বৰৰ আৰাধনাৰ বাবে গীৰ্জাৰ প্ৰাৰ্থনালৈ নিয়ক। আনেও যেন যীশুক প্ৰেম কৰিব শিকে তাৰ বাবেও প্ৰাৰ্থনা কৰক। আপোনাৰ বন্ধু বান্ধৱ আৰু পৰিয়ালবৰ্গক দেখুৱাওক যে যীশুৰ পথেহে ঈশ্বৰৰ গুৰিলৈ যোৱাৰ একমাত্ৰ শুদ্ধ পথ। ঈশ্বৰে কৈছে যে তেওঁৰ সন্তানসকলে মিছা কোৱা অনুচিত, চুৰ কৰা অনুচিত, তেওঁলোক বিশ্বাসী হোৱা উচিত, নিজ হাতে কঠোৰ পৰিশ্ৰম কৰি নিজৰ পৰিয়ালৰ জীৱিকা অৰ্জন কৰা সেইটো তেওঁলোকৰ উচিত। বেপাৰ বাণিজ্য কৰিলে বিশ্বাসীৰূপে কৰা উচিত, সকলো ঠগ প্ৰবঞ্চনাৰ পৰা আঁতৰি থকা উচিত, আনক সহায় কৰিবলৈ সদায় প্ৰস্তুত থাকিব লাগে, খ্ৰীষ্টীয় বন্ধু বান্ধৱীসকলৰ প্ৰতি সদব্যৱহাৰ কৰিব, ঈশ্বৰৰ যি দাসসকলে আপোনাক ঈশ্বৰৰ বাক্যৰ শিক্ষা দিয়ে, আপোনাৰ আত্মিক পৰিচৰ্যা কৰে, তেওঁলোকক সহায় কৰি তেওঁলোকৰ প্ৰয়োজনীয় বস্তুৰ যোগান ধৰক। ইয়াকে কৰিলে আপুনি ঈশ্বৰলৈ দান কৰা হ'ব। যেতিয়া আনে আপোনাক অসৎ ব্যৱহাৰ কৰে তেতিয়া খং নুঠিব বা হিংসা নকৰিব, বৰং তেওঁলোকৰ মংগল চিন্তা কৰিব। ঈশ্বৰৰ প্ৰেম আপোনাৰ অন্তৰত থকা উচিত। আনকি যেতিয়া আমি পাপী আছিলোঁ তেতিয়াই যীশুৱে আমাক প্ৰেম কৰি আমাৰ নিমিত্তে নিজৰ প্ৰাণ দিলে। আমি তেওঁৰ শত্ৰু হৈ থাকোঁতেই তেওঁ আমাক প্ৰেম কৰিলে। আপোনাৰ শৰীৰ অনিষ্ট হ'বলৈ অনিষ্ট সাধক একো কাম নকৰিব, কাৰণ এই শৰীৰ এতিয়া ঈশ্বৰৰ অধীন। আপোনাৰ শৰীৰৰ অনিষ্ট সাধন কৰা মদ চাৰাপ, কানি ভাং বা ধপাত আদি বস্তু ব্যৱহাৰ কৰাটো উচিত বুলি আপুনি ভাবেনে? এইবোৰ ৰাগিয়াল বস্তু ত্যাগ কৰাটো আপোনাৰ পক্ষে কঠিন নে? ত্ৰাতা প্ৰভুৱে সহায় কৰাত, আপোনাৰ অন্তৰত বাস কৰা পবিত্ৰ আত্মাই ঈশ্বৰৰ আজ্ঞা পালন কৰাত আপোনাক পৰিচালনা কৰিব। বিশ্বাসীজনৰ কেৱল এগৰাকী তিৰোতা থকা উচিত আৰু তেওঁ কোনো নাৰীৰ প্ৰতি আসক্ত হ'ব নালাগিব। ঈশ্বৰ আৰু পিতৃ মাতৃৰ বাধ্য হ'বলৈ ল'ৰা ছোৱালীক শিক্ষা দিয়ক। আপোনাৰ আহাৰৰ বাবে ঈশ্বৰক ধন্যবাদ দিয়ক। ঈশ্বৰে আপোনাক দিয়া সকলো ভাল বস্তুৰ বাবে ঈশ্বৰৰ প্ৰতি কৃতজ্ঞ হওক, ভয়াতুৰ নহ'ব। ঈশ্বৰ আপোনাৰ স্বৰ্গীয় পিতৃ। সকলো দুষ্টাত্মা আৰু জগতৰ সকলো শক্তিতকৈ তেওঁ শক্তিমান। তেওঁ বিশ্বাস ৰাখক, তেওঁ আপোনাক সহায় কৰিব, আপোনাক ৰক্ষা কৰি চলাব। আপোনাৰ সকলো অভাৱ তেওঁৰ গুৰি যীশুৰ নামত জনাওক, তেওঁ আপোনাৰ প্ৰাৰ্থনা শুনিব। আপুনি য'লৈকে যায় ততেই যীশুৰ বিষয়ে কওক যেন তেওঁলোকেও তেওঁ বিশ্বাস কৰিব পাৰে।